Lebih bot aku.
Oh, mau masih deh kunci kena.
Oh, masih dah.
Oi, gurih aja kunci. Ki, mana ki? Ki hol mana?
Guria beli koi su mane ki ene ko aru moi
no no hun hun moi hun hun mokhona buli koi to ha mokhona buli
ko mokhona buli tok tok ko nai mokhona buli tok tok ko nai mok te tarika
hun hun
cha ami junior totke tothe moi kima junior sasun moi ami kotha bilak pato tate masuda ketia mokhona buli nokobide ami eneke koi to তো রেগিং রেগিং করা সময় তোর রুমলে যাবলে ভয় লাগে লাগে না লাগে তোর রুমলে যাবলে লাগে না লাগে
ভয়
তেরিকা তুমি যেনেকে মখনা বুলি মই কোৱা নাই গুড়িয়া মখনা বুলি যদি কলো গুড়িয়া বুলি কলো কেলা কি তুমি মই কেলা বামুন বুলি কলে তই কেলা মোক মোক গালি পৰা হব নেকি নাই পতা অতুলৰ লগত মই আজি কিমান দিনৰ পৰা কথাই পতা নাই এবাৰ কোনোবা এটা লগাই দিছিলে অতুলৰ মাতটো চিনি পাও তই তই চিনি পালেহে তই পাবি মইতো নাপাওঁ তইহে তাৰ লগত অতুল অতুল তোৰ ঘৰত যায় অতুল নীলোৎপলৰ ঘৰত যায় মোৰ ঘৰতো অতুল নাহে
অতুল মোৰ ঘৰত কেতিয়া আহিছে
আহিব লাগিব নহলে অতুলৰ লগতো ইমান ভাল সম্পৰ্ক কেনেকে হল অতুলে নিৰুৎপলৰ ঘৰত গৈছে অতুলো গৈছে এইটো কি এই যে স্বাস্থ্যমন্ত্ৰী সিও গৈছে ফটো দেখা পাইছো
নহয়
সিহঁতে কিয় তাতে এতিয়া বাদুলি পাৰত কি আছে বাদুলি পাৰত ভোকত গাঁও তাতে কিয় অতুল গৈছে অতুল যোৱাৰ কাৰণটো কি তই জাননে মই জানো মই জানো অতুল অতুল আৰু আমাৰ কি নাম কি নাম মহন্ত কেশৱ মহন্ত কেবিনেট মিনিষ্টাৰ দুইটা কেবিনেট মিনিষ্টাৰ বুজ সি গৈ বাদুলি পাৰত নীলোৎপৰৰ ঘৰত কিয় নীলোৎপৰ আৰু প্ৰবালিকাৰ বিয়া এখন মই পাতি দিলো কাজিয়া জিয়া কৰি কাজিয়া কৰিছো নাই বাপেকৰ লগতো কৰিছো আলৰ লগত চবৰ বৰদেউতাকৰ লগত চবৰ লগত কাজিয়া কৰি সিহঁতৰ বিয়াখন মই পাতি দিলো তাৰপিছত হা সিহঁতে বিয়াত নাহিলে কাৰণ ভয় খালে কেইজনী মই তাতে যাওঁ মই নগলো হ্যাঁ এতিয়া বিয়ার পিছত কি দুইটা কেবিনেট মিনিষ্টাৰ এটা ফটোগ্রাফারের ঘর কিয় যাও কি কারণে যাও কারণ কোন শিকাগো আর নয় মই কারণটো কই দিও শিকাগো কমেক সিলভার মার্কেট জি জি রে ভাঙি বল ডট ইজ টু ওয়ান টেন ইজ টু ওয়ান রেশিও ইজ অ্যাকচুয়ালি ইট ইজ এইট ইজ টু ওয়ান Not 92 is to 1. Right now it is 92 is to 1. 1 gram unbesibi aro biran nabai gram rupabi. Heh, etu keteva hoishwe diki zindagi. Ezar, maazar boson hoishwe diki hoishwe pochi ya.
Hun, 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 hun. Hey, Heri. Hey, moi, moi, bothaku.com or goi, moi, sop, moi, audio recording keta huli lo, ha. Moi, সব কেটা শুনিলো এটা এজনৰ এজনৰ মই নাম শুনিছো অমৃত সি কোনে কোন
এক দশমিক চাৰি মোক কোনোবাই কোৱা মতে এক দশমিক চাৰি চাৰি তিনি লাখ তিনি কোটি কোটি লাখ নহয় কোটি কন্ট্ৰেক্ট তাৰ বাপ সি লোৱা নাই সি বাপেকে লৈছে বাপেকটো ৰেজিষ্টাৰ্ড কন্ট্ৰেক্টৰ বুজিছ নাই সি সি আগতে বিয়া কৰাই ছোৱালী এজনী বিয়া কৰাই তাৰ কেঁচুৱা এটা কৰিছে এইটো হল অমৃত তাৰপিছত সি বয়সস্থ হৈছে আমাৰ বয়সৰ সমানেই প্ৰায় আমাতকে অলপ সৰু হলেও ডাঙৰ নহয় সি গৈ পেলাই চুধা চুধি কৰি কোনোবা এজনী বিল্লা ফচিলে তাতে তাইক কলে তুমি মোক বিয়া কৰাব লাগিব সেইকাৰণে বিয়া চিয়া কৰাই তাহাঁতে সেই এই যে এই তোৰ জোৰ 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 নাৰেঙ্গী ৰোডৰ জোৰ জোৰ সমুখে সমুখে তাৰ মস্ত ডাঙৰ এপাৰ্টমেণ্ট আছে বিৰাট এক্সপেঞ্চিভ এপাৰ্টমেণ্ট তাতে কোটিটকীয়া মানে কোটি এপাৰ্টমেণ্টত তাই এই বাপেকটোৱে ঘৈণীজনীৰ লগত থাকে আৰু সি বাপেকৰ লগতো যায় মাকৰ ঘৰতো দুদিন থাকে বাপেকৰ ঘৰতো দুদিন থাকে তাৰ মূৰটো গণ্ডগোল সি আহি মোৰ অফিচতো ওলাইছে বুজিছে নে আৰু মোৰ ঘৰৰ আগেদি খোজকাঢ়ি থাকে সি হা তাৰ ভিডিঅ' লয় আৰু সেইবিলাক সেই বাপেকৰ যে ইমান দোল দোল টকা আছে, সি 50,000-60,000 টকা খৰচ কৰি মোৰ নামত ৰেপ ভিডিঅ' বনাইছে, তোমাক খুব নিদিও তোমাক কিবা ৰেপ ভিডিঅ' বনাইছে, বুজিছা নাই? এইটো এই আমেৰিকান এই কলা বিলাকে যে গাই যে কিবা কিবি যে মুখেদি কথা কৈ কৈ যে গাই তেনেকুৱা সি আপোনাক আমি শুব নিদিও, আপোনাক আমি থাকিব নিদিও, আল কৰো বাল কৰো, সেইবিলাক ধেন অসুৰৰ মিউজিকৰ নিচিনা বনাইছে। সেইবিলাক বনোৱাব কাৰণে তাৰ কমচে কম 50,000 টকা খৰচ। আজিকালি এটা ষ্টুডিঅ'ত যদি ভাড়া কৰিব যাওঁ, 1 ঘণ্টাত 10,000 টকাকে বিচাৰে, 1 ঘণ্টাত। তাহাঁতৰ ইকুইপমেণ্ট থাকিব, তাতে তই ৰেকৰ্ডিং হে কৰিবি, গতিকে আগতে তই প্ৰিপেয়াৰ হৈ যাব লাগিব। সি প্ৰিপেয়াৰ হৈ গলেও তাৰ ক'ব নাই এইটো ভাল নহ'ল, এইটো আকৌ এবাৰ কৰক, আকৌ সেনেকে 50,000-60,000 টকা সিহঁতে লয়, বুজিছ নাই? 4-5 বাৰ ৰেকৰ্ডিং কৰি ইমান পইচা সি দিয়ে, সি নিদিয়ে, তাৰ বাপেকৰ পইচাৰ পৰা, তাৰ কন্ট্ৰেক্টৰ মানে এইটো কয় পৰ্ক বুলি কয়, পৰ্ক গাহৰি, তাৰমানে লগত গাহৰি মাংস অলপ দি দিয়ে, গৰু কাটি চিপি দি দিবি, লগত লগত গাহৰি দি দিয়ে, কাৰণ গাহৰিটো সস্তা, বুজিছ? এনেকুৱা এই সস্তীয়া কামবিলাক কৰিব কৰা কামৰ চা, গৰুৰ মাংসৰ দাম বেছি, গাহৰিৰ মাংসৰ দাম কম, কাৰণ গাহৰি বহুত ওলায়, গৰুৰ লগত গাহৰি মিক্স কৰি যদি দি থাক, তাক কয় পৰ্ক বুলি। এইটো কাম হল পৰ্ক, ইয়াক কন্ট্ৰেক্ট দিছে 1.4 কোটি টকা, তাৰ মাজত পৰ্ক থাকিব, সেইকাৰণে আগতে এটা এটা ফোন কলত মোলৈ যদি এটা ফোন কল কৰে তাতে 3,000 টকাকে দিয়ে, যদিহে মই ফোনটো উঠাওঁ, আৰু যদি নুঠাওঁ সিহঁতে পইচা নাপায়, কাৰণ ৰেকৰ্ডিংটো থাকিব লাগিব। তাৰপিছত এতিয়া কৰিছে 150 টকা প্ৰতি মিনিটত, 1 মিনিট কথা পাতিলে 150, কাৰণ তাৰো পইচাও সি নিজে খাই আছে, গতিকে পইচা কমি গৈ আছে, সেইকাৰণে কৈছে নাই নাই আৰু কমাই দে, এতিয়া 1 মিনিটত 150 টকাকে দে। 150 টকাটো মানুহে বহুত, কোনোবাই ফোন কৰি যদি মই 1 মিনিট কথা পাতিলে, 1 মিনিট ফাৰ্ষ্ট ছেকেণ্ডত কথা পাতিলে হৈ গ'লে, আপুনি সিদ্ধাৰ্থ গোস্বামী চিনি পায় নেকি, এইটো ক'বলৈতো 15 ছেকেণ্ড লাগিব যাব, মই তাৰপিছত উত্তৰ দিয়া আৰু থৈ দিয়ালৈকে 30 ছেকেণ্ডৰ ওপৰত যদি গ'ল, 1 মিনিট হৈ গ'ল, গতিকে 1 মিনিট হৈ গ'লে 150 টকা সি পাই গ'ল, 150 টকা দি তাৰ গোটেই, ধৰ দুবাৰ যদি ফোন কল কৰে তাৰ গোটেই মাহটোৰ কাৰণে ফোনটো ৰিচাৰ্জ হৈ গ'ল। অ, বুজিছ নাই কথাটো? মই তোক বঢ়িয়াকে কথাবিলাক বুজাই দিছো। এনেকুৱা পইচা, এই পইচাটো যে যেতিয়া ফাঁকি হয়, তাৰমানে জাম ধুমীয়াকে প্ৰিণ্ট কৰিছে, যাকে তাকে পইচা দিছে, আজিকালি খেতিয়কক পইচা দিছে, মাইকী মানুহক পইচা দিছে, মতা মানুহক পইচা দিছে, বিয়া হোৱাক পইচা দিছে, বিয়া ধোৱাক পইচা দিছে, হে এই পইচা কোনে বনাইছে? ধৰ্মস্য মূলম অৰ্থম, সেইকাৰণে মই দুটা কথা কওঁ, পৃথিৱীৰ সমতল ক্ষেত্ৰ আৰু চিলভাৰ ইজ ৰণদীপৰ কথা কচোন, ৰণদীপে মোৰ লগত কথা চথা নাপাতে আজিকালি,
কিয় নাপাতে?
ফোন কৰিলে ফোন নুঠায়, তাৰ ল'ৰাটো মৰি থাকিল নহয়,
মই কৰো নেকি?
নাই তো নাই, মোৰ কথা কলে সি বেয়া পাব, সিটো
মোৰ
এইবিলাক শুন, কাৰ্বি আংলঙৰ যিবিলাক আছে নহয় সিহঁতৰ পৰা আঁতৰত থাকিলা, মহা উপৰ হয় সিহঁতে, সিহঁতে পইচা
কাৰণে বন্ধু পাইছে তোক?
নাই নাই, সি মই কৈছিলো যে মোক আনি দিয়া, মই যদি সেইটো আনি দিওঁ, সেই মডেলটো আনি দিব পাৰো, মই লোক তাৰপিছত কি হব পাৰে না, সেইটো মই আপোনাক ডাঙৰ দীঘল মই লোক দিম, মই বাল্টো তেতিয়া গম পালো ন, নোৱাৰে নহয়, আমেৰিকাৰ পৰা ৰুগাৰ 5-foot ৰুগাৰৰ যিটো মোৰটো লৈ গৈছে নহয়, মোৰটো লৈ গলতো, সেইটো মই ঘূৰাই আনিম, চিন্তা নকৰ, মোৰ সেইটো আছিলে পিষ্টল, মই কৈছো মোক ৰিভলভাৰ দে, যাতে মই গুলিয়ালে মোৰ গুলিৰ কেচিংটো মোৰ পকেটত থাকিব, অকল গুলিটোহে যাব। আচলতে কি হয় জানে, তই যদি কাবাক এটা গুলিয়াই থৈ মাৰি থৈ যাওঁ জান, পিষ্টল দি তোৰ কেচিংটো তাতে পৰি থাকে, ফটাচকে ওলাই যায় কেচিংটো, আৰু কেচিংটো পাব আৰু তোৰ গুলিটো পাব, তাৰপিছত তাতে হেৰি কৰিব, এইটো কি এই যে লেবৰেটৰী আছে যে, আছে নহয় কাইলৈ পৰা কিবা লেবৰেটৰী, তাতে যাই চাব কৰ পৰা কিনিছিলে কি কথা, তাৰ হেৰিটো কিমান, কেলিবাৰ কিমান, হেৰি কিমান, এই তাত যেতিয়া তই শ্বুট কৰ নহয়, যেতিয়া এটা বন্দুক, মই তোক এটা গুৰুতৰ কথা এটা কৈ দিওঁ শুন, এটা বন্দুক যেতিয়া তই কৰবাৰ ফেক্টৰীৰ পৰা আহিব নহয়, তাৰ আগতে তাতে তিনি চাৰিটা শ্বট মাৰিব, আৰু শ্বট মৰাৰ কপি কিটা, শ্বটটো আৰু কেচিংটো, শ্বটটো আৰু কেচিংটো সিহঁতে ডেটাবেছত ৰাখিব, সিহঁতৰ প্ৰতিটো বন্দুকৰ কাৰণে এটা ডেটাবেছ থাকে, আৰু প্ৰতিটো বন্দুক সেইটোৱে নিয়ম সিহঁতে কৰিছে অসুবিধাই, কাৰণে জানে সিহঁতে বন্দুকৰ গুলি দিয়ে বেছিকে মৰে, এতিয়া পিষ্টল হলে কি হয় জানে, তই যেতিয়া শ্বুট কৰিবি গুলি যাব, মানুহ মাৰিব, কিন্তু তোৰ কেচিংটো তাতে অত তত পৰি থাকিব, হয় নহয়, তই কেচিং কথা নাভাবিবি নহয়, এতিয়া তোৰ কেচিংটোতো পাব পাব, আৰু তাৰপিছত গুলিটো তাৰ মূৰৰ পৰা উলিয়াব, হয় নহয়, মেচিং হব, আৰু সেইটো ডেটাবেছ চাব আৰু তোক টেষ্ট কৰিব কোনে কাৰ বন্দুক আছিলা। এতিয়া তোৰ যদি ৰিভলভাৰ হয়, ৰিভলভাৰ হলে কেচিং তোৰ লগত থাকিব, অকল গুলিটো যাব, কেচিং কিটা তাৰ পকেটত লৈ আহি য'তে ত'তে পেলাই দে। ৰুগাৰ ৰুগাৰ, এই এইটো বালটো নোৱাৰে, এইবিলাক সেইবিলাক মিছা ফাঁকি, নোৱাৰে নোৱাৰে এইবিলাক নোৱাৰে, নাই নাই চেৰণ চেৰণ এইবিলাক লাভ নাই, এইবিলাক ফালতু, এইবিলাক ফকটীয়া মানুহক ভয় কৰা, সি মোক বন্দুক দেখাইছিলে, মই কিয় আছিল, সি মোক 2019 হবলা ভিডিঅ কল কৰি মোক বন্দুক দেখাইছে, অতুল বৰাৰ, অতুল বৰাৰ সেইটো কি এম এল এ কোৱাৰ্টাৰৰ পৰা তাঁতৰ সেই চোফাবিলাক যে পানী থাকে, সেই চোফাত বহি পেলাই মোক মোৰ চকুৰ আগত বন্ধু দেখাইছে, তোক গুলিয়াই থৈ দিম বুলি, মই কৈছো আহ গুলিয়া কেলা মাক, তেতিয়াৰ পৰা ভয় খেলাই, তেতিয়াৰ পৰা সিহঁতে বৰ্তা কবলৈ আৰম্ভ কৰিলে, অন্য একো নাই, এই কিবা তেৰণ বাল, কিবা তেৰণ এৰণ বাল, এইবিলাক চব হেৰি জঘন্য জেগা খন্দাই, এই লোৱা দুটা মাৰি পেলাই নাই কোবাই কোবাই, কি নাম আছিলে তাৰ, এইটা কাৰ্বি আংলং, এটা কাৰ্বি একেবাৰে ফালতু জগত, এতিয়া জগতৰ খ্ৰীষ্টিয়ান হৈছে, জগতৰ খ্ৰীষ্টিয়ান ভাষা, খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী হৈ এটা জঘন্য গুণবিতৃষ্টা অধগতিষ্ঠা আমচা, অই তই হেৰি এয়া কবিচোন মোলৈ এটা ফোন কৰিব কাৰণে, ৰণদীপক
মই এতিয়া ফোন কৰো তাক,
ৰণদীপক হব কি কৈছে, কি ক'ত আছে এতিয়া,
অসমীয়াৰ ভিতৰত মোক গাব কৰি আছ,
তই কচোন, তুমি বহুত ভিতৰুৱা কথা কৈ দিলো, এইখিনি ৰেকৰ্ডিং হৈ আছে আৰু এইখিনি ৰেকৰ্ডিং হেৰিত যাব, পি বি এক্স যাব, বৰঠাকুৰ.com/studio/pbx যাবই যাব, তই সঁচাকে সঁচাকে মাচুদ হয় নে নহয় ওলাই পৰিব নাই, কাৰণ মাচুদে তো এইটো শুনিব শুনিবই শুনিব, ডেফিনেটলি শুনিব, তই মাচুদ নহয়, তোৰ জীয়েৰ নাম ক, তই জীয়েৰৰ নাম, তোৰ জীয়েৰ ডাঙৰজনীৰ নাম কচোন, তই ডাঙৰজনীৰ জীয়েৰৰ নাম, নাই 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 কলাৰ নাম মই নাচাওঁ, তই তই জীয়েৰৰ নামটো ক,
কিয় লাগে কিয় লাগে,
ভাল কলা।